নমস্কাৰ। আকাশবাণী গুৱাহাটীৰ পুৱাৰ আঞ্চলিক বাতৰি পঢ়িছো প্ৰণীতা দেৱীয়ে। এতিয়া প্ৰধান বাতৰিসমূহ হ'ল জাগিৰোডৰ ছেমি কণ্ডাক্টৰ প্ৰকল্পত দৈনিক 4,83,00,000 অৰ্ধপৰিবাহী চিপ উৎপাদন কৰিব পৰা যাব বুলি কেন্দ্ৰীয় মন্ত্ৰী অশ্বিনী বৈষ্ণৱৰ প্ৰকাশ। কাজিৰঙাত পঞ্চতাৰকাযুক্ত হোটেল স্থাপনৰ বাবে কৰা বুজাবুজিৰ চুক্তিয়ে ৰাজ্যৰ পৰ্যটন খণ্ডক আৰু অধিক আগুৱাই নিয়াত সহায় কৰিব বুলি মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ ঘোষণা। ৰাজ্য চৰকাৰে টিউটৰ শিক্ষকসকলৰ সমস্যা সমাধানৰ বাবে পদক্ষেপ ল'ব বুলি শিক্ষামন্ত্ৰী ডাঃ ৰমেশ কেগৰ মন্তব্য। পেৰিছ অলিম্পিকত আজি মহিলাৰ বক্সিঙৰ 75 কিলোগ্ৰাম ওজন শাখাৰ কোৱাৰ্টাৰ ফাইনেলত অসম কন্যা লাভলীনা বৰগোহাঁই চীনৰ লি কিয়ানৰ মুখামুখি। আৰু ভাৰত আৰু শ্ৰীলংকাৰ মাজৰ তিনিখনীয়া এদিনীয়া ক্ৰিকেট শৃংখলাৰ কলম্বোত আজি দ্বিতীয়খন খেল। কেন্দ্ৰীয় ইলেক্ট্ৰনিকছ আৰু তথ্য প্ৰযুক্তি মন্ত্ৰী অশ্বিনী বৈষ্ণৱে জাগিৰোডত স্থাপন হ'বলগীয়া অসমৰ প্ৰথমটো ছেমি কণ্ডাক্টৰ প্ৰকল্পত দৈনিক 4,83,00,000 অৰ্ধপৰিবাহী চিপ উৎপাদন কৰিব পৰা যাব বুলি প্ৰকাশ কৰিছে। নতুন দিল্লীত কালি এই প্ৰকল্পৰ সবিশেষ প্ৰকাশ কৰি শ্ৰীবৈষ্ণৱে কয় যে 27,000 কোটি টকা বিনিয়োগেৰে এই প্ৰকল্পটো স্থাপন কৰা হ'ব আৰু ইয়াৰ জৰিয়তে 15,000 প্ৰত্যক্ষ তথা 11,000-13,000 পৰোক্ষ কৰ্মসংস্থাপনৰ সৃষ্টি হ'ব। তেওঁ কয় যে এই প্ৰকল্পত উৎপাদন হ'বলগীয়া চিপসমূহ বৈদ্যুতিক বাহন, যোগাযোগ আৰু নেটৱৰ্কৰ পৰিকাঠামোত ব্যৱহাৰ কৰা হ'ব। চলিত বৰ্ষৰ 29 ফেব্ৰুৱাৰীত প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ নেতৃত্বত কেন্দ্ৰীয় মন্ত্ৰীসভাই মৰিগাঁও টাটাৰ অৰ্ধপৰিবাহী গোট নিৰ্মাণৰ প্ৰস্তাৱত অনুমোদন জনাইছিল বুলি শ্ৰীবৈষ্ণৱে প্ৰকাশ কৰে। ইপিনে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই এই প্ৰকল্পৰ জৰিয়তে ভৱিষ্যতে অসম দেশৰ ভিতৰতে উদ্যোগপ্ৰধান ৰাজ্য হিচাপে পৰিগণিত হ'ব বুলি প্ৰকাশ কৰিছে। 27,000 কোটি টকা ব্যয় সাপেক্ষে জাগিৰোডত টাটা গ্ৰুপৰ সহযোগত স্থাপন হ'বলগীয়া ছেমি কণ্ডাক্টৰ প্ৰকল্পৰ কালি ভূমিপূজন অনুষ্ঠানত অংশগ্ৰহণ কৰি মুখ্যমন্ত্ৰীয়ে এইদৰে কয়। যোৱা 13 মাৰ্চত প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে আধাৰশিলা স্থাপন কৰা এই প্ৰকল্পৰ ভূমিপূজন অনুষ্ঠানত মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ লগতে টাটা চামছৰ অধ্যক্ষ তথা পৰিচালন সঞ্চালক এন চন্দ্ৰশেখৰণে অংশগ্ৰহণ কৰে। অনুষ্ঠানত অংশ লৈ মুখ্যমন্ত্ৰীয়ে অসমবাসী হৈ প্ৰধানমন্ত্ৰীক কৃতজ্ঞতা জ্ঞাপন কৰে। তেওঁ কয় যে টাটা গ্ৰুপে দীৰ্ঘদিন ধৰি ৰাজ্যখনৰ কল্যাণৰ অৰ্থে সহযোগিতা আগবঢ়াই আহিছে। অসমৰ চাহ বাগিচাৰ 29,000 শ্ৰমিকক টাটা গ্ৰুপে কৰ্মসংস্থাপন দিয়াৰ উপৰি 1,00,000তকৈ অধিক লোকৰ জীৱিকাৰ দায়িত্ব বহন কৰি আছে বুলি মুখ্যমন্ত্ৰীয়ে কয়। আনহাতে জাগিৰোডত স্থাপন হ'বলগীয়া ছেমি কণ্ডাক্টৰ প্ৰকল্পই ৰাজ্যৰ অৰ্থনৈতিক ক্ষেত্ৰখনলৈ অত্যন্ত ইতিবাচক বতৰা কঢ়িয়াই আনিছে বুলি ৰাজ্যিক বিজেপিয়ে প্ৰকাশ কৰিছে। ৰাজ্যিক বিজেপিৰ মুখ্য মুখপাত্ৰ মনোজ বৰুৱাই কালি এটা বিবৃতিৰ জৰিয়তে কয় যে এই প্ৰকল্পই ৰাজ্যৰ প্ৰযুক্তি আৰু সংস্থাপনৰ ক্ষেত্ৰখনত নতুন মাত্ৰা প্ৰদান কৰিব। ৰাজ্যৰ পৰ্যটন খণ্ডৰ সামগ্ৰিক বিকাশৰ লগতে কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানলৈ অহা দেশ বিদেশৰ পৰ্যটকসকলক বিশ্বমানৰ সা সুবিধা প্ৰদানৰ লক্ষ্যৰে কালি ৰাজ্য চৰকাৰে কাজিৰঙাত 5 তাৰকাযুক্ত হোটেল নিৰ্মাণৰ বাবে এখন বুজাবুজিৰ চুক্তিত স্বাক্ষৰ কৰে। মুখ্যমন্ত্ৰীৰ উপস্থিতিত ভাৰতীয় হোটেল কোম্পানী লিমিটেডৰ সৈতে অসম পৰ্যটন উন্নয়ন নিগম আৰু এমালগামেটেড প্লেণ্টেচন প্ৰাইভেট লিমিটেডৰ এই বুজাবুজিত চুক্তি স্বাক্ষৰিত হয়। এই চুক্তিৰ অধীনত 120 কোটি টকা বিনিয়োগ কৰা হ'ব। কাজিৰঙাত নিৰ্মাণ হ'বলগীয়া 5 তাৰকাযুক্ত হোটেলখনত 75ৰ পৰা 100টা কোঠা থাকিব আৰু এই প্ৰকল্পৰ দ্বাৰা প্ৰায় 200 গৰাকী যুৱক যুৱতীৰ বাবে কৰ্মসংস্থাপনৰ সৃষ্টি হ'ব বুলি আশা কৰা হৈছে। বুজাবুজিৰ চুক্তি স্বাক্ষৰ অনুষ্ঠানত উপস্থিত থাকি মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই কাজিৰঙাত নিৰ্মাণ হ'বলগীয়া 5 তাৰকাযুক্ত হোটেলখনে কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানলৈ পৰ্যটকৰ আগমন বৃদ্ধি কৰিব বুলি আশা ব্যক্ত কৰে। তেওঁ কয় যে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে কাজিৰঙা ভ্ৰমণ কৰাৰ উপৰি তাত এনিশা কটাই যোৱাৰ পাছত ৰাষ্ট্ৰীয় উদ্যানখনলৈ অভিলেখ সংখ্যক পৰ্যটকৰ আগমন ঘটিছে। তেনে ক্ষেত্ৰত হোটেল স্থাপনৰ বাবে বুজাবুজিৰ চুক্তিয়ে ৰাজ্যৰ পৰ্যটন খণ্ডটোক আৰু অধিক আগুৱাই নিয়াত সহায় কৰিব বুলিও তেওঁ কয়। আনহাতে গুৱাহাটী জাগিৰোড পথত আন এখন বিলাসী হোটেল স্থাপন কৰা হ'ব বুলিও তেওঁ জানিবলৈ দিয়ে। ৰাষ্ট্ৰপতি শ্ৰীমতী দ্ৰৌপদী মুৰ্মুৱে কয় যে দেশৰ উন্নয়ন ৰাজ্যসমূহৰ সৰ্বাম্মক আৰু ক্ষিপ্ৰ উন্নয়নৰ ওপৰত নিৰ্ভৰ কৰে। সকলো ৰাজ্যই পৰস্পৰৰ শ্ৰেষ্ঠ কাৰ্যশৈলী আৰু অভিজ্ঞতাৰ পৰা শিক্ষা লৈ আগবঢ়া উচিত বুলি ৰাষ্ট্ৰপতিগৰাকীয়ে উল্লেখ কৰে। কালি ৰাষ্ট্ৰপতি ভৱনত ৰাজ্যপালসকলৰ দুদিনীয়া সন্মিলনৰ সামৰণি অনুষ্ঠানত অংশগ্ৰহণ কৰি ৰাষ্ট্ৰপতিগৰাকীয়ে এইদৰে কয়। ৰাষ্ট্ৰপতিগৰাকীয়ে সামৰণি মন্তব্যত পাৰস্পৰিক শিকনৰ মনোভাৱেৰে সৰ্বাম্মক আলোচনাৰ বাবে ৰাজ্যপালসকলে চলোৱা সমূহীয়া প্ৰচেষ্টাৰ শলাগ লয়। জনসাধাৰণৰ কল্যাণ আৰু ৰাজ্যপালৰ কাৰ্যালয়ৰ কাম কাজ উন্নত কৰি তোলাৰ বাবে লাভ কৰা পৰামৰ্শসমূহ ৰূপায়ণ কৰা হ'ব বুলিও তেওঁ মন্তব্য কৰে। ৰাষ্ট্ৰপতিগৰাকীয়ে কয় যে কোনো যোগ্য হিতাধিকাৰী যাতে জনকল্যাণমূলক কাৰ্যসূচীসমূহৰ পৰা বাদ পৰি যাবলগীয়া নহয় তাক সুনিশ্চিত কৰাৰ বাবে চৰকাৰে সমাজৰ শেষৰজন ব্যক্তিকো সামৰি লোৱাত বিশেষ গুৰুত্ব আৰোপ কৰিছে আৰু এই প্ৰচেষ্টাই জনসাধাৰণৰ জীৱন উন্নত কৰি তুলিছে। সামৰণি অনুষ্ঠানত ভাষণ দি উপ ৰাষ্ট্ৰপতি জগদীপ ধনখড়ে কয় যে ৰাজ্যপালসকলে তথ্য বিচৰাৰ ক্ষেত্ৰত কুণ্ঠাবোধ কৰা উচিত নহয় আৰু তেওঁলোকে সংশ্লিষ্ট ৰাজ্য চৰকাৰৰ সৈতে অহৰহ যোগাযোগ বৰ্তাই ৰখা উচিত। সন্মিলনত প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে ৰাজ্যপালসকলক ৰাজভৱনত শাসনৰ আদৰ্শ আৰ্হি বিকশাই তুলিবলৈ আহান জনায়। তেওঁ লগতে কাম কাজত প্ৰযুক্তিক আঁকোৱালি লবলৈ আৰু ডিজিটেলকৰণৰ প্ৰসাৰৰ অৰ্থে কাম কৰিবলৈ ৰাজ্যপালসকলৰ প্ৰতি আহান জনায়। প্ৰধানমন্ত্ৰীয়ে শৈক্ষিক চৌহদসমূহক ড্ৰাগছমুক্ত কৰি তোলাৰ বাবে শৈক্ষিক প্ৰতিষ্ঠানসমূহৰ প্ৰাক্তন ছাত্ৰ ছাত্ৰীৰ সহযোগিতাৰে কাম কৰিবলৈ আৰু গণ আন্দোলন গঢ়ি তুলিবলৈ আহান জনায়। কেন্দ্ৰীয় গৃহমন্ত্ৰী অমিত শ্বাহে ৰাজ্যপালসকলৰ বিভিন্ন গোটে দাখিল কৰা প্ৰতিবেদন সন্দৰ্ভত কয় যে ৰাজ্যপাল আৰু ৰাজভৱনসমূহৰ কাম কাজ অধিক ফলপ্ৰসূ কৰি তোলাৰ বাবে প্ৰতিবেদনসমূহৰ গুৰুত্বপূৰ্ণ বিষয়সমূহ ৰূপায়ণ কৰা হ'ব। ৰাষ্ট্ৰপতি শ্ৰীমতী দ্ৰৌপদী মুৰ্মুৱে কাইলৈৰ পৰা 10 আগষ্টলৈ ফিজি, নিউজিলেণ্ড আৰু টিমৰলেষ্ট ভ্ৰমণ কৰিব। এয়া হ'ব ভাৰতৰ ৰাষ্ট্ৰপতিৰ প্ৰথম ফিজি তথা টিমৰলেষ্ট ভ্ৰমণ। প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে 31 মে'ত ঘোষণা কৰাৰ পাছৰে পৰা ভাৰতে দক্ষিণ পূব এছিয়া আৰু প্ৰশান্ত মহাসাগৰীয় অঞ্চলত বিশেষ গুৰুত্ব আৰোপ কৰি আহিছে। ৰাষ্ট্ৰপতিগৰাকীয়ে এই ত্ৰিদেশীয় ভ্ৰমণৰ প্ৰথম পৰ্যায়ত ফিজিত উপস্থিত হৈ ফিজিৰ সংসদত ভাষণ দিয়াৰ লগতে প্ৰৱাসী ভাৰতীয়সকলৰ সৈতে মত বিনিময় কৰিব। ভ্ৰমণৰ দ্বিতীয় পৰ্যায়ত ৰাষ্ট্ৰপতিয়ে 8 আগষ্টত নিউজিলেণ্ডত উপস্থিত হ'ব। শ্ৰীমতী মুৰ্মু এই ত্ৰিদেশীয় ভ্ৰমণৰ অন্তিম পৰ্যায়ত 10 আগষ্টত টিমৰলেষ্টত উপস্থিত হ'ব। কেন্দ্ৰীয় গৃহমন্ত্ৰী অমিত শ্বাহে অহা 9 আগষ্টৰ পৰা 15 আগষ্টলৈ হৰ ঘৰ তিৰংগা অভিযানৰ অংশ হিচাপে দেশৰ জনসাধাৰণক নিজৰ বাসগৃহত তিৰংগা পতাকা উত্তোলন কৰিবলৈ আহান জনাইছে। প্ৰতিগৰাকী ভাৰতীয়ৰ বাবে গৰ্ব আৰু স্বাভিমানৰ প্ৰতীক ৰাষ্ট্ৰীয় পতাকা উত্তোলন কৰি একোখন ছেলফি হৰ ঘৰ তিৰংগা ৱেবছাইটত আপলোড কৰিবলৈ মন্ত্ৰীগৰাকীয়ে আহান জনায়। তেওঁ কয় যে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ নেতৃত্বত এই অভিযানে বিগত দুবছৰ ধৰি ৰাষ্ট্ৰীয় আন্দোলন হিচাপে গঢ় লৈ উঠিছে। কেন্দ্ৰীয় মন্ত্ৰী সৰ্বানন্দ সোণোৱালেও ভাৰতীয় গৰ্ব আৰু পৰিচয়ৰ প্ৰতীক ৰাষ্ট্ৰীয় পতাকা উত্তোলন কৰিবলৈ সকলোকে আহান জনাইছে। ৰাজ্য চৰকাৰে টিউটৰ শিক্ষকসকলৰ সমস্যা সমাধানৰ বাবে বিবেচনাৰে আগবাঢ়িব বুলি শিক্ষামন্ত্ৰী ডাঃ ৰমেশ পোখৰিয়াল প্ৰকাশ কৰিছে। সদৌখন ডি এল এড টিউটৰ সন্থাৰ প্ৰতিনিধি দল এটাৰ সৈতে কালি জনতা ভৱনত শিক্ষামন্ত্ৰীগৰাকীয়ে তেওঁলোকৰ বিভিন্ন সমস্যা সন্দৰ্ভত আলোচনাত মিলিত হয়। এই আলোচনাৰ অন্তত শিক্ষামন্ত্ৰীগৰাকীয়ে টিউটৰ শিক্ষকসকলৰ সমস্যা সমাধানৰ বাবে ৰাজ্য চৰকাৰে পদক্ষেপ ল'ব বুলি সামাজিক মাধ্যমযোগে সদৌ কৰিছে। আনহাতে সদৌ অসম অপ্ৰাদেশীকৃত শিক্ষক কৰ্মচাৰী সন্থাৰ এটা প্ৰতিনিধি দলৰ সৈতে শিক্ষামন্ত্ৰীগৰাকী কালি আন এখন বৈঠকত মিলিত হয়। এই বৈঠকত ৰাজ্যৰ শিক্ষানুষ্ঠান প্ৰাদেশিকীকৰণৰ বিষয়ে আলোচনা কৰা হয়। অসম প্ৰদেশ বিজেপিৰ এখন বৰ্ধিত কাৰ্যনিৰ্বাহক সভা আজি গুৱাহাটীৰ শ্ৰীমন্ত শংকৰদেৱ আন্তঃৰাষ্ট্ৰীয় প্ৰেক্ষাগৃহত অনুষ্ঠিত হ'ব। এই সভাত মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা, ৰাজ্যিক বিজেপিৰ সভাপতি ভৱেশ কলিতা, ৰাজ্যিক বিজেপিৰ নৱনিযুক্ত প্ৰভাৰী হৰিশ দ্বিবেদী, কেন্দ্ৰীয় মন্ত্ৰী কিৰেণ ৰিজিজু, কেন্দ্ৰীয় ৰাজ্যমন্ত্ৰী পবিত্ৰ মাৰ্ঘেৰিটাৰ লগতে দলৰ ভালেসংখ্যক শীৰ্ষ বিষয়ববীয়া উপস্থিত থাকিব। অসমৰ আগশাৰীৰ সংবাদ পত্ৰ দৈনিক অসমে আজি 60 বছৰ পদাৰ্পণ কৰিছে। সিংহপুৰুষ ৰাধাগোবিন্দ বৰুৱাই প্ৰতিষ্ঠা কৰি থৈ যোৱা এই কাকতখনে বিগত 6টা দশক ধৰি ৰাজ্যখনৰ জাতীয় জীৱনত প্ৰভাৱ বিস্তাৰ কৰি আহিছে। দি আছাম ট্ৰিবিউন কাকতগোষ্ঠীৰ পৰা প্ৰকাশিত কাকতখনে অসমীয়া ভাষা সাহিত্যৰ উৎকৰ্ষ সাধনতো বৰঙণি আগবঢ়াই আহিছে। আজিৰ পৰা অহা বছৰৰ 3 আগষ্ট পৰ্যন্ত বৰ্ণাঢ্য কাৰ্যসূচীৰে কাকতখনে হীৰক জয়ন্তী বৰ্ষ উদযাপন কৰিব। আজি দিনৰ 10 বজাত আছাম ট্ৰিবিউন প্ৰতিষ্ঠান চহৰত পতাকা উত্তোলনেৰে কাৰ্যসূচী আৰম্ভ কৰা হ'ব। বিয়লি উজান বজাৰৰ বিবেকানন্দ প্ৰেক্ষাগৃহত উদ্বোধনী সভাৰ আয়োজন কৰা হৈছে। এই অনুষ্ঠানত কেইবাগৰাকীও বিশিষ্ট ব্যক্তি উপস্থিত থাকিব। দুৰ্নীতি নিৰীক্ষণ আৰু নিবাৰণ সঞ্চালকালয়ে উৎকোচ বিচৰা চৰকাৰী বিষয়া থকা কৰ্মচাৰীৰ বিৰুদ্ধে অভিযোগ দিবলৈ 6টাকৈ ফোন নম্বৰ মুকলি কৰিছে। চৰকাৰী কৰ্মচাৰীয়ে কোনো কামৰ বাবে উৎকোচ বিচাৰিলে এই নম্বৰকেইটাৰ জৰিয়তে ভুক্তভোগীয়ে অভিযোগ দাখিল কৰিব পাৰিব। এই ক্ষেত্ৰত 602690124 নম্বৰত হোৱাটছএপযোগে অভিযোগ দাখিল কৰাৰ লগতে 1800345376 নম্বৰতো ফোন কৰিব পাৰিব। ইয়াৰ লগতে নিয়ন্ত্ৰণ কক্ষৰ ফোন নম্বৰ 03612462295 আৰু ক্ষেধীক্ষকৰ 602690348 আৰু 602690383 লগতে অতিৰিক্ত আৰক্ষীধীক্ষকৰ 602690348 নম্বৰযোগেও অভিযোগ দাখিল কৰিব পাৰিব। তদুপৰি complaints.vac@gmail.comত ইমেইল যোগে অথবা টুইটাৰ হেণ্ডেল @DIR_VAC_Assam অভিযোগ দাখিল কৰিব পাৰিব। ৰাজ্যৰ বিভিন্ন স্থানত কালি বিশ্ব স্তনপান সপ্তাহ পালন কৰা হয়। এই উপলক্ষে মাজুলীৰ পীতাম্বৰ দেৱগোস্বামী অসামৰিক চিকিৎসালয়ত বিশেষ কাৰ্যসূচীৰ আয়োজন কৰা হয়। মাজুলী জিলা স্বাস্থ্য বিভাগৰ যুটীয়া সঞ্চালকে আগধৰা অনুষ্ঠানটো মাতৃযুদ্ধৰ গুৰুত্ব সম্পৰ্কে আলোচনা কৰা হয়। স্তনপানৰ প্ৰণালী তথা গুৰুত্ব সম্পৰ্কে স্বাস্থ্য কৰ্মীসকলে যাতে জনসাধাৰণৰ মাজত সজাগতা সৃষ্টি কৰিব পাৰে সেই বিষয়টো অনুষ্ঠানত বিশেষভাৱে আলোচনা কৰা হয়। পেৰিছ অলিম্পিকত আজি মহিলাৰ বক্সিঙৰ 75 কিলোগ্ৰাম ওজন শাখাৰ কোৱাৰ্টাৰ ফাইনেলত টকিঅ' অলিম্পিকত পদক বিজেতা লাভলীনা বৰগোহাঁই চীনৰ লি কিয়ানৰ সন্মুখীন হ'ব। খেলখন বিয়লি 3:02 অনুষ্ঠিত হ'ব। আনহাতে পুৰুষৰ বেডমিণ্টনৰ ছিংগলছৰ ছেমি ফাইনেলত লক্ষ্য সেন ডেনমাৰ্কৰ ভিক্টৰ এক্সেলছেনৰ বিৰুদ্ধে অৱতীৰ্ণ হ'ব। খেলখন ভাৰতীয় সময়ানুসৰি বিয়লি 3:30 আৰম্ভ হ'ব। ভাৰতীয় পুৰুষ হকী দলেও আজি গ্ৰেট ব্ৰিটেইনৰ বিৰুদ্ধে কোৱাৰ্টাৰ ফাইনেলত অৱতীৰ্ণ হ'ব। খেলখন দিনৰ 1:30 আৰম্ভ হ'ব। শ্বুটিঙত কমনৱেলথ গেমছত সোণৰ পদক বিজেতা অনিশ ভানৱালা আৰু বিজয়বীৰ সিন্ধুৱে 25 মিটাৰ ৰেপিড ফায়াৰ পিষ্টল শিতানৰ যোগ্যতা নিৰূপণ ৰাউণ্ডত দেশৰ হকে প্ৰতিদ্বন্দ্বিতা আগবঢ়াব। এই শিতানৰ খেল দিনৰ 1:30 আৰম্ভ হ'ব। ইপিনে পাৰুল চৌধুৰীয়ে মহিলাৰ 3000 মিটাৰ ষ্টিপলছৰ প্ৰথম ৰাউণ্ডত অৱতীৰ্ণ হোৱাৰ বিপৰীতে জেছলিন আলগ্ৰিন দিনৰ 2:30 পুৰুষৰ লং জাম্পৰ যোগ্যতা নিৰূপণ ৰাউণ্ডত অৱতীৰ্ণ হ'ব। ভাৰত আৰু শ্ৰীলংকাৰ মাজৰ 3খনীয়া এদিনীয়া ক্ৰিকেট শৃংখলাৰ দ্বিতীয়খন খেল আজি কলম্বোৰ আৰ প্ৰেমদাসা ষ্টেডিয়ামত অনুষ্ঠিত হ'ব। খেলখন ভাৰতীয় সময় অনুসৰি দিনৰ 2:30 আৰম্ভ হ'ব। শৃংখলাৰ প্ৰথমখন খেল ৰোমাঞ্চকৰভাৱে ড্ৰ হোৱাৰ পাছত দুয়োটা দলে আজিৰ খেলখনত জয়ী হোৱাৰ বাবে আক্ৰাণ চেষ্টা চলাব। এতিয়াখনক আজি গুৱাহাটীৰ পৰা প্ৰকাশিত বাতৰি কাকতৰ প্ৰথম পৃষ্ঠাৰ বাতৰিত চমু অৱলোকন আগবঢ়াইছে ৰাকিবুৰ ৰহমানে।
দৈনিক অসম কাকতে হীৰাখচিত বৰ্ণময় যাত্ৰাৰ অনিৰুদ্ধ গতি শিৰোনামেৰে অসমৰ আগশাৰীৰ কাকতখনে আজি 60 বছৰত ভৰি দিয়াৰ বাতৰি প্ৰথম পৃষ্ঠাত প্ৰকাশ কৰিছে। বি এছ এন এলে দেশজুৰি 4G সেৱা আৰম্ভ কৰিব বুলি কেন্দ্ৰীয় দূৰসংযোগ মন্ত্ৰী জ্যোতিৰাদিত্য সিন্ধিয়াই প্ৰকাশ কৰাৰ বাতৰি অসমীয়া প্ৰতিদিন কাকতে প্ৰথম পৃষ্ঠাত স্থান দিছে। কৃষি অৰ্থনীতিবিদসকলৰ 32 সংখ্যক আন্তৰ্জাতিক সন্মিলনত অংশ লৈ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে অসম মণিপুৰ আৰু মেঘালয়ত উৎপাদিত কলা চাউলৰ প্ৰশংসা কৰাৰ বাতৰি দি আছাম ট্ৰিবিউন কাকতে প্ৰথম পৃষ্ঠাত প্ৰকাশ কৰিছে। প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ কেবিনেটে 121 কিলোমিটাৰ দৈৰ্ঘ্যৰ গুৱাহাটীৰ ৰিং ৰোড নিৰ্মাণত অনুমোদন জনোৱাৰ বাতৰি আমাৰ অসম কাকতে প্ৰথম পৃষ্ঠাত স্থান দিছে। হিংসাৰ জুইত দগ্ধ মণিপুৰৰ জিৰিবাম জিলাত এটা মেইটিৰ পৰিয়ালৰ বাসগৃহত দুৰ্বৃত্তই অগ্নিসংযোগ কৰাৰ বাতৰি দৈনিক অগ্ৰদূত কাকতে প্ৰথম পৃষ্ঠাত প্ৰকাশ কৰিছে। বিহালী সীমান্তত অসমীয়াৰ গাঁও খালী কৰিবলৈ এ বি ভি এফ নামৰ অখ্যাত অৰুণাচলী সংগঠনে পোষ্টাৰিং কৰাৰ বাতৰিক দৈনিক জনমভূমি কাকতে প্ৰথম পৃষ্ঠাত স্থান দিছে। অসম প্ৰদেশ বিজেপিৰ এখন বৰ্ধিত কাৰ্যনিৰ্বাহক সভা আজি গুৱাহাটীৰ শ্ৰীমন্ত শংকৰদেৱ আন্তঃৰাষ্ট্ৰীয় প্ৰেক্ষাগৃহত অনুষ্ঠিত হ'ব লগাৰ বাতৰি অসমীয়া খবৰ কাকতে প্ৰথম পৃষ্ঠাত প্ৰকাশ কৰিছে। মণিপুৰত বিগত 5 বছৰত 10,000ৰো অধিক অনুপ্ৰৱেশকাৰী চিনাক্ত হোৱা বুলি ৰাজ্যখনৰ মুখ্যমন্ত্ৰী এন বীৰেন সিঙে প্ৰকাশ কৰা বাতৰি দ্য ছেণ্টিনেল কাকতে প্ৰথম পৃষ্ঠাত স্থান দিছে। উমৰাংছৰ ডালমিয়া চিমেণ্ট লিমিটেডৰ দ্বিতীয় পৰ্যায়ৰ প্ৰকল্পত টাৱাৰ ক্ৰেন দুৰ্ঘটনাগ্ৰস্ত হৈ 7 শ্ৰমিক আহত হোৱাৰ বাতৰি নিয়মীয়া বাৰ্তা কাকতে প্ৰথম পৃষ্ঠাত প্ৰকাশ কৰিছে। আজি প্ৰকাশিত কাকতসমূহৰ প্ৰথম পৃষ্ঠাত স্থান লাভ কৰা অন্যান্য বাতৰিসমূহৰ ভিতৰত আছে পদক নিশ্চিতৰ লক্ষ্যৰে আজি পেৰিছ অলিম্পিকত যুঁজিব লাভলীনা বৰগোহাঁয়ে, ৰাজ্যত গঠন হ'ল 4টা আঞ্চলিক দলৰ উমৈহতীয়া মঞ্চ অসম আঞ্চলিক মৰ্চা। এয়াই আছিল আজি গুৱাহাটীৰ পৰা প্ৰকাশিত বাতৰি কাকতসমূহৰ প্ৰথম পৃষ্ঠাৰ বাতৰি চমু অৱলোকন।
জাগীৰোডৰ ছেমিকণ্ডাক্টৰ প্ৰকল্পত দৈনিক 4,83,00,000 অৰ্ধপৰিবাহী চিপ উৎপাদন কৰিব পৰা যাব বুলি কেন্দ্ৰীয় মন্ত্ৰী অশ্বিনী বৈষ্ণৱৰ প্ৰকাশ। কাজিৰঙাত 5 তাৰকাযুক্ত হোটেল স্থাপনৰ বাবে কৰা বুজাবুজিৰ চুক্তিয়ে ৰাজ্যৰ পৰ্যটন খণ্ডক আৰু অধিক আগুৱাই নিয়াত সহায় কৰিব বুলি মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ ঘোষণা। ৰাজ্য চৰকাৰে টিউটৰ শিক্ষকসকলৰ সমস্যা সমাধানৰ বাবে পদক্ষেপ ল'ব বুলি শিক্ষামন্ত্ৰী ডাঃ ৰমেশ তেগুৰ মন্তব্য। পেৰিছ অলিম্পিকত আজি মহিলাৰ বক্সিঙৰ 75 কিলোগ্ৰাম ওজন শাখাৰ কোৱাৰ্টাৰ ফাইনেলত অসম কন্যা লাভলীনা বৰগোহাঁই চীনৰ লি কিয়ানৰ মুখামুখি। আৰু ভাৰত আৰু শ্ৰীলংকাৰ মাজৰ 3খনীয়া এদিনীয়া ক্ৰিকেট শৃংখলাৰ কলম্বোত আজি দ্বিতীয়খন খেল। নমস্কাৰ।